এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ বাতৰিৰ সৈতে মই পুলক গগৈ। অসমকে ধৰি উত্তৰ পূবৰ বিভিন্ন ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। বিশেষকৈ গুৱাহাটী মহানগৰীত পৰহিৰে পৰা হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানে জটিল ৰূপ ধাৰণ কৰিছে। ৰুক্মিণীগাঁও, চানমাৰী, জু ৰোড, জি এছ ৰোড, বেলতলাৰ ৱায়াৰলেছ, হাতীগাঁও আদিকে ধৰি মহানগৰীৰ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ কবলত পৰি জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে ঠায়ে ঠায়ে জনসাধাৰণৰ যাতায়াতৰ বাবে নাৱৰ ব্যৱস্থা কৰাকে ধৰি সক্ৰিয় ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। নেৰানেপেৰা বৃষ্টিপাতৰ ফলত খাৰঘুলিৰ চিত্ৰাচল পথত ভূমিস্খলন হয়। পাহাৰৰ ওপৰৰ পৰা খহি পৰা মাটিয়ে এটা ঘৰৰ আধা অংশ পুতি পেলায়। মহানগৰীৰ জ্যোতিনগৰৰ আকাশী পথত থকা এটা বিদ্যুতৰ খুঁটা উফালি পৰে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যিকোনো সহায়ৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে দুটা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। জনসাধাৰণে 03611077 আৰু 93654293141 এই দুটা টোল ফ্ৰী নম্বৰত কোনো সমস্যাৰ বাবে ফোন কৰিব পাৰিব। যোৰাপাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে 2-3 ফুট পৰ্যন্ত পানী বাগৰাৰ ফলত উজনি আৰু নামনি অসমৰ মাজত যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱা বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। প্ৰবল বৃষ্টিপাতৰ ফলত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বিশেষকৈ মধুপুৰ, অভয়পুৰ, কটাহ বজাৰ, ৰহতলা আৰু কলবাৰীত কৃত্ৰিম বানৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশ অঞ্চল আৰু ছিকিমত বৰষুণৰ আশংকালৈ চাই আজি আৰু কাইলৈৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে পৰৱৰ্তী 2-3 দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বিভাগটোৰ বতৰা অনুসৰি ওড়িশাৰ উপকূলভাগৰ সমীপৰ উত্তৰ পশ্চিম বংগোপসাগৰত নিম্নচাপৰ সৃষ্টি হৈছে। পৰৱৰ্তী 24 ঘণ্টাত এই নিম্নচাপ গভীৰ নিম্নচাপলৈ ৰূপান্তৰ হোৱাৰ আশংকা আছে। ইয়াৰ প্ৰভাৱত হাইলাকান্দি, শ্ৰীভূমি, ধুবুৰী, দক্ষিণ হালমৰা, মানকাছৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, চিৰাং, বজালী, বাক্সা, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ, ডিমাহাচাও, তামোলপুৰ আৰু নলবাৰীত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা আছে বুলি বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে। কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত আজি ধাৰাসাৰ বৃষ্টিপাতৰ ফলত জনজীৱন ব্যাহত হৈ পৰে। আজি পুৱাৰে পৰা প্ৰবল বৃষ্টিপাতৰ ফলত শিলচৰৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ সৃষ্টি হয়। ইপিনে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 11খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তীখা ৰাজ্যমন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মাই আজি দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ হালমৰা মানকাছৰত উপস্থিত হয়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ ফেকামাৰীত দিব্যাংগ লোকসকলক সঁজুলি বিতৰণ কৰাৰ লগতে হাতিঙিমাৰীত প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হাতিঙিমাৰী জিলা চিকিৎসালয়ত তেওঁ 20গৰাকী হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে জলজীৱন মিছনৰ প্ৰকল্পও পৰিদৰ্শন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে এল জমিৰক নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে জ্যেষ্ঠ ন্যায়াধীশ জমিৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। সেয়ে এল জমিৰক ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্ব অৰ্পণ কৰা হয়। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বৈবাহিক বিবাদৰ গোচৰসমূহ নিষ্পত্তি কৰিবলৈ প্ৰণয়ন কৰা সকলো আইন সঠিকভাৱে কাৰ্যকৰী কৰাৰ সন্দৰ্ভত আজি বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে সঞ্চালনা কৰা এই বৈঠকত আৰক্ষী, ন্যায়, সমাজ কল্যাণ, পৌৰসভা, উন্নয়ন খণ্ড আদি বিভাগৰ মুৰববীসকল উপস্থিত থাকে। বৈঠকত মহিলাৰ সুৰক্ষাৰ বাবে প্ৰণয়ন কৰা আইনসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। বজালী জিলা সদৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত সংবিধানৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়। অমৃত মহোৎসৱ উপলক্ষে সংবিধানৰ দৰ্শন আৰু প্ৰেৰণা শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। এই বক্তৃতানুষ্ঠানত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জ্যোতিৰাজ পাঠকে আমন্ত্ৰিত বক্তা হিচাপে ভাষণ আগবঢ়ায়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক মনোজ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই আলোচনা চক্ৰত বিশ্ববিদ্যালয় খনৰ পঞ্জীয়ক মঞ্জিত দাসে অংশগ্ৰহণ কৰে। দেশৰ সংবিধানৰ প্ৰণয়নৰ 75 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে অমৃত মহোৎসৱ উদযাপন কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।